এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। বিটিচি পৰিষদীয় চৰকাৰৰ নিৰ্বাচন ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ডিমা হাছৰ মোপা ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে কালিৰে পৰা বদৰপুৰ লামডিং অংশৰে ৰেল চলাচল বন্ধ। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,550 নিয়মীয়া শিক্ষক পদৰ বাবে নথি পৰীক্ষণৰ তৃতীয়খন তালিকা প্ৰকাশ। 6 জুলাই পৰ্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা। আৰু এছবেষ্টন টেষ্টত ভাৰত শক্তিশালী স্থিতিত। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। বিটিচি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আৰু বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ওদালগুৰিত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে।
বিটিচি ইলেকশ্যনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয়। ইয়াত সকলো পাৰ্টীয়ে নিজে নিজে খেলে, আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলোঁ। গতিকে বিটিচি ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু কাকো আমি সমালোচনা নকৰোঁ। মই আজিয়ে কৈছিলোঁ না যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব। আমাৰ সভাপতি মহোদয়ে 38 জন পৰ্যবেক্ষক দিছে, তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা ছিটত আপোনালোকে খেলক, এইকেইটা ছিটত নেখেলক, আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে। যোৱাবাৰ আমি 26টাত খেলিছিলোঁ, বিটিচিটো ছিট বঢ়া নাই, গতিকে কমিবও পাৰে বাঢ়িবও পাৰে, সেইটো যিসকল অবজাৰভাৰ আছে অবজাৰভাৰসকলে সভাপতিক প্ৰতিবেদন দিব। প্ৰতিবেদনখন সভাপতিয়ে পৰীক্ষা কৰি যে ইয়াত আমি দিলে আমি এটা কণ্টেষ্ট কৰিব পাৰিম, ইয়াত আমি দিলে কোনো লাভ নহয়, ইয়াত দিলে লাভ হ'ব, এই গোটেই বিষয়খিনি সভাপতিয়ে এটা সিদ্ধান্ত ল'ব। আৰু আমাৰ এটা ডাঙৰ চিন্তাও থাকিব যাতে ইলেকশ্যনৰ কাৰণে বিটিচিৰ পৰিৱেশটো বেয়া নহয়।
5-দিনীয়া বিটিচি ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ওদালগুৰি জিলাৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এখন বৈঠকত বিভিন্ন কল্যাণকামী আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত ডঃ শৰ্মাই অৰুণোদয় আঁচনিৰ জৰিয়তে যাতে দুখীয়া জনসাধাৰণ উপকৃত হ'ব পাৰে সেয়া নিশ্চিত কৰাৰ বাবে পদক্ষেপ ল'বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। তেওঁ লগতে আগষ্টৰ পৰা ৰূপায়িত হ'বলগীয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰো পৰ্যালোচনা কৰে। আঁচনিখনৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিয়লি দৰং জিলাৰ সদৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী কমাৰপাৰত স্থাপন হ'বলগীয়া প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ স্থান পৰিদৰ্শন কৰে। ভ্ৰমণকালত সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীক সংগ দিয়ে। ডঃ শৰ্মাই আজি তামোলপুৰ, কাইলৈ বাক্সা, 6 জুলাইত চিৰাং আৰু 7 জুলাইত কোকৰাঝাৰ ভ্ৰমণ কৰিব। কাইলৈ বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু 5টা মণ্ডলৰ দলীয় কৰ্মীৰ সৈতে বিটিচি নিৰ্বাচন সন্দৰ্ভত তেওঁ মত বিনিময় কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ ডিমা হাছাৰ মোপা ষ্টেচনৰ সমীপত কালি ভূমিস্খলনৰ বাবে বদৰপুৰ লামডিং অংশৰ ৰেলপথছোৱা বন্ধ হৈ পৰে। ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত কালি পুৱা শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰেলখন আবদ্ধ হৈ পৰাৰ লগতে 15616 শিলচৰ গুৱাহাটী এক্সপ্ৰেছ, 13174 কাঞ্চনজংঘা এক্সপ্ৰেছ, 12520 আগৰতলা লোকমান্য তিলক এক্সপ্ৰেছ, 15618 দুৰ্লভচৰা গুৱাহাটী এক্সপ্ৰেছ আৰু 14619 আগৰতলা ফিৰোজপুৰ এক্সপ্ৰেছ ৰেলগাড়ীকেইখন বিভিন্ন ষ্টেচনত নিয়ন্ত্ৰিত কৰা হৈছে। এই সন্দৰ্ভত এয়া আমাৰ শিলচৰৰ সংবাদদাতা আখি ৰাণী দাস।
ভূমিস্খলনৰ বাবে কেইবাজনো বন্ধ হৈ থকা লামডিং বদৰপুৰ পাহাৰ লাইনত মাত্ৰ পুনৰ আৰম্ভ হৈছিল ৰেল চলাচল। কিন্তু বৃহস্পতিবাৰে বিয়লি ৰেলপথত পাহাৰৰ পৰা শিল আৰু মাটি খহি অহাৰ ফলত পুনৰ পাহাৰ লাইনত ৰেল সেৱা বন্ধ হৈ পৰিছে। পাহাৰ লাইনৰ দিহাকু আৰু মোপা ষ্টেচনৰ মাজৰ অংশত পাহাৰৰ পৰা হঠাতে শিল আৰু বোকা খহি পৰে, ফলত যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি ৰেল কৰ্তৃপক্ষই কেইবাখনো ৰেল বাতিল কৰাৰ লগতে আন কিছুমান গন্তব্য স্থান সলনি কৰিছে। এইবাৰ বিভিন্ন ষ্টেচনত আবদ্ধ যাত্ৰীসকলৰ বাবেও হেল্প ডেস্ক মুকলি কৰা হৈছে। কালি ৰাতি প্ৰচণ্ড বৰষুণৰ ফলত ৰেল লাইনৰ শিল আৰু মাটি আঁতৰোৱাৰ কামত বাধা সৃষ্টি হয়, যাৰ কাৰণে আজি পুনৰ পুৱাৰে পৰা আৰম্ভ হ'ব ৰেল লাইন পুনৰুদ্ধাৰ কাম। এক বিশেষ সূত্ৰ অনুসৰি বিয়লি হোৱাৰ পূৰ্বেই এই পুনৰুদ্ধাৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে জাতিংগা লামপুৰ ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে একেৰাহে 6 দিন এই পথৰ ৰেল সেৱা বন্ধ হৈ আছিল। যোৱা সোমবাৰে ৰেল লাইন পুনৰুদ্ধাৰৰ পাছত ৰেল লাইনটো স্বাভাৱিক কৰি তুলিছিল উত্তৰ পূব সীমান্ত ৰেল। হৈছিল। এই ভূমিস্খলনে চাৰিদিনৰ মূৰত মুপাত ভূমিস্খলন সংঘটিত হোৱাৰ ফলত নতুনকৈ দুৰ্ভোগৰ সন্মুখীন হৈছে যাত্ৰীসকল।
ধন্যবাদ আখি। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 5,550 নিয়মীয়া শিক্ষক পদৰ বাবে নথি পৰীক্ষণৰ তৃতীয়খন তালিকা কালি প্ৰকাশ কৰে। এই সন্দৰ্ভত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি তালিকাত নাম অন্তৰ্ভুক্ত হোৱা প্ৰাৰ্থীসকলৰ বাবে কাইলৈৰ পৰা 10 জুলাইলৈ খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক অতিথিশালাত নথি পৰীক্ষণ কৰা হ'ব। প্ৰাৰ্থীসকলক যাৱতীয় শৈক্ষিক অৰ্হতাৰ প্ৰমাণপত্ৰসহ নথি পৰীক্ষণৰ বাবে উপস্থিত থাকিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 5,550 নিয়মীয়া শিক্ষক পদৰ বাবে বৰ্তমান দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ কৰি থকা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 6 জুলাই পৰ্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বংগোপসাগৰৰ পৰা জলীয় বাষ্পৰ প্ৰভাৱত আজিৰ পৰা 6 জুলাইলৈ ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে আজি প্ৰকাশ কৰিছে। বিভাগটোৱে আজি বৰপেটা আৰু বঙাইগাঁৱৰ কেতবোৰ ঠাইত 7-11 চেণ্টিমিটাৰৰ পৰা 12-20 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। একেদৰে কাইলৈ আৰু পৰহিলৈ পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ঠাই বিশেষে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যোৱা 24 ঘণ্টাত শিৱসাগৰৰ বিহুবৰত 15, ডিব্ৰুগড়ত 10, নাহৰকটীয়াত 9, মৰাণহাটত 8, তিনিচুকীয়াৰ উদয়পুৰত 8, কাৰ্বি আংলঙৰ বকলিয়াত 6, নাজিৰাত 5, শোণিতপুৰৰ গেলাবিলত 5 আৰু লাহোৱালত 5 চেণ্টিমিটাৰ বৰষুণ হোৱা বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত BBCৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈৰ সৈতে এটা মুকলি বাৰ্তালাপ প্ৰচাৰ কৰিব। শ্ৰীগগৈৰ সৈতে এই অন্তৰংগ বাৰ্তালাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ ৰোশন বৰঠাকুৰে।
অসমৰ এখন সৰু মফচলীয় চহৰৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰতিষ্ঠিত হোৱা এজন তীক্ষ্ণধী সাংবাদিক শচীন গগৈ, তেওঁক আপোনালোকে লগ পাব শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত। শচীন গগৈৰ সৈতে ৰাজীৱ লোচন বৰঠাকুৰৰ অন্তৰংগ আলাপ।
আমি নিউট্ৰেলিটি মেইনটেইন কৰা মানে হ'ব কোনোবা এজনে যদি ভুল কাম এটা কৰি আছে আন কোনোবা এজনৰ বিপক্ষে, আমি যদি সেই পরিস্থিতিটোত নিরপেক্ষ হওঁ তেতিয়াহ'লেতো ইনডাইরেক্টলি যিজনে ভুল কাম কৰি আছে আমি তেওঁকে
সাপোর্ট কৰা হ'ব
নহয় জানো। গতিকে হয়তো সম্পূর্ণরূপে নিরপেক্ষতা নিউট্ৰেলিটি কিজানি হয়তো সংবাদ মাধ্যমে কেতিয়াও অবলম্বন কৰিব নোৱাৰে।
শনিবাৰে নিশা 8:02 কেৱল আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বজালি জিলাৰ বাঘমাৰা আৰু দলৌ পথাৰৰ 2 জনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি জিলাখনত 5 গৰাকীকৈ লোকৰ দেহত এই ৰোগৰ লক্ষণ দেখা পোৱা গৈছে। জিলাখনৰ ভিন্ন স্থানত জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰোগ প্ৰতিৰোধৰ বাবে ফগিঙৰ লগতে অন্যান্য বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নলবাৰী জিলাৰ গুৰাখাট্টাৰী গাঁৱত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ দীপেন নাথ নামৰ এজন লোকৰ মৃত্যু হৈছে। জিলাখনৰ বৰক্ষেত্ৰী, মুগদি, নপ্তিপাৰা, বাকৰিকুচি, ছটেমাৰী আদি ঠাইৰ লগতে কেইবাখনো গাঁৱত এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন 21 জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰিছে। বুধবাৰে শ্ৰীৰিজিজুৱে কয় যে স্বাধীনতা দিৱস উদযাপনৰ বাবে 13 আৰু 14 আগষ্টত সংসদৰ অধিৱেশন অনুষ্ঠিত নহয়। 21 আগষ্টত চলিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত আণৱিক খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্ত প্ৰায় ৰাং কুকুৰৰ সন্ধান পোৱা গৈছে। কাৰ্বি আংলঙৰ আমগুৰি এনিমেল কৰিডৰত স্থাপন কৰা কেমেৰাত ৰাং কুকুৰৰ বিচৰণৰ দৃশ্য বন্দী হৈছে। বিগত প্ৰায় 3 বছৰে কাজিৰঙাত ৰাং কুকুৰৰ উপস্থিতিৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষা নিৰীক্ষা চলাই থকাৰ অন্তত উদ্যানখনত ৰাং কুকুৰৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। সমগ্ৰ বিশ্বত মূলতঃ 2 প্ৰকাৰৰহে ৰাং কুকুৰ পোৱা যায়। এটা প্ৰজাতিৰ ৰাং কুকুৰ এছিয়াত আৰু আনটো প্ৰজাতি দক্ষিণ আফ্ৰিকাত পোৱা যায়। কিছুদিন পূৰ্বে এগৰাকী পৰিৱেশ কৰ্মীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানতো ৰাং কুকুৰৰ অৱস্থিতি লক্ষ্য কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কাজিৰঙাত ৰাং কুকুৰৰ উপস্থিতিৰ তথ্য আলোকচিত্ৰসহ প্ৰকাশ কৰে। লখিমপুৰ জিলাত কালি পুৱাৰে পৰা চলোৱা বৃহৎ উচ্ছেদ অভিযানত 288 বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰা হয়। দেৱেৰা দলনি, খ্ৰীষ্টান গাঁও আৰু ফুকনৰ হাট নামৰ গাঁও তিনিখনত অসম ভূমি আৰু ৰাজহ অধিনিয়ম 1886ৰ পত্ৰন বিধিৰ অধীনত উচ্ছেদ চলোৱা হয়। অঞ্চলকেইটাত অবৈধভাৱে বসবাস কৰা 218টা পৰিয়াললৈ প্ৰশাসনে ইতিমধ্যে 26 জুনৰ ভিতৰতে অঞ্চলসমূহ খালী কৰি দিবলৈ জাননী জাৰি কৰিছিল যদিও দখলকাৰীসকলে প্ৰশাসনৰ জাননীৰ প্ৰতি সঁহাৰি জনোৱা নাছিল। কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। নগাপাহাৰৰ পৰা প্ৰবাহিত নামদাং, দৈখনা, দিছৈ, ডেন্সি আদি উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে গেলেকীৰ নচুক, নৱালী, বামুণগাঁও, ৰঙাগৰা, চপৰীয়া, মৰাণগাঁও, কছাৰী, তলমৰাণগাঁও, ওপৰ নামচাই, চৰাইসজীয়া, নমাটি, কাটনিপাৰ, বনুৱা আদি অঞ্চল বানত বুৰ গৈছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজন এয়াৰ এপতো শুনিব পাৰে। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ মঞ্জিত গগৈৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত বাৰ্মিংহামত বেটিং বিক্ৰমেৰে অধিনায়ক শুভমনৰ অভিলেখ, নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে, লখিমপুৰৰ 3 স্থানত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘানাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান প্ৰদান, কোকৰাঝাৰত পংকজ পাঠকৰ শিবিৰত অথন্তৰ, ওদালগুৰিৰ পৰা আৰম্ভ মিছন BTR দলীয় কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰী আদি বাতৰিয়ে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। গেলেকী সংৰক্ষিত বনাঞ্চল আৰু হাইলাকান্দিৰ দামচেৰা সংৰক্ষিত বনাঞ্চলত বন আইন উলংঘন কৰি নিৰ্মাণ কাৰ্যৰ অনুমতি প্ৰদান কৰা প্ৰাক্তন প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ মুৰববী MK যাদৱৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ কেন্দ্ৰই অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকক নিৰ্দেশ প্ৰদান কৰিছে। এই বাতৰিটোক দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বন বিভাগৰ বিশেষ সচিব MK যাদৱৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ, বন আইন উলংঘাৰে গেলেকী দামচেৰা বনাঞ্চলত কামাণ্ডো বেটেলিয়নৰ শিবিৰ স্থাপনৰ অনুমতি। লখিমপুৰত কালি জিলা প্ৰশাসনে 288 বিঘা ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা 218টা বাসগৃহ উচ্ছেদ কৰা বাতৰিটোৱে দ্য টাইমছ অফ ইণ্ডিয়া কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। জিলাখনত চলা এই উচ্ছেদ অভিযানৰ পাছতেই বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এটা বাতৰি দৈনিক অগ্ৰদূত আৰু দৈনিক অসম কাকতত প্ৰকাশ কৰা হৈছে। অপাৰেচন সিন্দুৰৰ পাছত অত্যাধুনিক মাৰণাস্ত্ৰ ক্ৰয়ৰ বাবে প্ৰায় 1,00,000 কোটি টকা ব্যয়ত কেন্দ্ৰই অনুমোদন জনোৱা এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে পৰিৱেশন কৰিছে। গুৱাহাটীৰ খাৰঘুলিত বন্দনা দাস নামৰ এগৰাকী বৃদ্ধাক হত্যা কৰাৰ অপৰাধত ঘৰুৱা সহায়ক ৰাতুল দাসক লতাশিল আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা বাতৰিটো অন্যান্য কাকতসমূহৰ লগতে আমাৰ অসম আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
ভাৰত আৰু ইংলেণ্ডৰ মাজত এছবেষ্টনত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনটোত ভাৰত শক্তিশালী স্থিতিত আছে। কালিৰ খেলৰ সামৰণিত ইংলেণ্ডে ভাৰতৰ প্ৰথম ইনিংছৰ 587 ৰাণৰ প্ৰত্যুত্তৰত 3 উইকেটৰ বিনিময়ত 77 ৰাণ সংগ্ৰহ কৰে। ঘৰুৱা দলটো ফলোৱনৰ পৰা হাত সাৰিবলৈ এতিয়াও আৰু 309 ৰাণৰ প্ৰয়োজন আছে। ভাৰতে কালি অধিনায়ক শুভমন গিলৰ 17 ৰাণৰ সহায়ত প্ৰথম ইনিংছত 587 ৰাণৰ বিশাল স্কোৰ কৰিবলৈ সমৰ্থ হয়। গিলে 269 ৰাণ কৰি অধিনায়ক হিচাপে টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ স্থাপন কৰে। ইয়াৰ আগতে বিৰাট কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 2019 চনত কৰা 254 ৰাণৰ অভিলেখ কালি শুভমন গিলে ভংগ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। BTC পৰিষদীয় চৰকাৰৰ নিৰ্বাচন ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ডিমাহাছৰ মোপা ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে কালিৰে পৰা বদৰপুৰ লামডিং অংশৰে ৰেল চলাচল বন্ধ। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,550টা নিয়মীয়া শিক্ষক পদৰ বাবে নথি পৰীক্ষণৰ তৃতীয়খন তালিকা প্ৰকাশ আৰু এছবেষ্টন টেষ্টত ভাৰত শক্তিশালী স্থিতিত। এতিয়াৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।